এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। কাৰ্বি আংলঙত সুখয় 30 যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত, বায়ুসেনাৰ সন্ধান অভিযান অব্যাহত, সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি, শাসনাধিষ্ঠিত বিজেপিৰ BPF আৰু অগপৰে নিৰ্বাচনী মিত্ৰতা, ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ৰাজ্যৰ 3খন আসনৰ বাবে NDA মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন আৰু ইংলেণ্ডক পৰাস্ত কৰি ভাৰতৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ চকীহোলা থানাৰ অন্তৰ্গত ইংলং ইকপি পাহাৰত কালি সন্ধিয়া সুখয় 30 MKI শ্ৰেণীৰ এখন যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত হৈছে। স্থানীয় লোকে সন্ধিয়া বিমানখনত থকা পাইলট দুগৰাকীৰ সন্ধান অভিযান এতিয়াও অব্যাহত আছে বুলি জানিবলৈ দিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে তেওঁলোকৰ এক্স হেণ্ডেলযোগে কালি সন্ধিয়া 7:42 পৰা যুঁজাৰু বিমানখনৰ সৈতে ৰাডাৰৰ যোগাযোগ বিচ্ছিন্ন হোৱা বুলি সদৰি কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে। অৱশ্যে এই দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। পাহাৰত খুন্দা মৰাৰ ফলতেই বিমানখন দুৰ্ঘটনাত পতিত হয় বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ কাৰ্বি আংলঙৰ সংবাদদাতা কাংবুৰা সিংনাৰে এইদৰে কয়।
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ চুকিহোলা থানা অন্তৰ্গত ইংলং ইকপি নামৰ পাহাৰত কালি সন্ধিয়াত ভূপতি হোৱাৰ সুখয় 30 MKI এখন যুঁজাৰু বিমানৰ দুৰ্ঘটনা হোৱাৰ স্থান স্থানীয় লোকে ৰাতি গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ সঠিক স্থান হৈছে চাংটিলাংচু চুকিহোলা কয়লামাটিৰ মাজত অৱস্থিত ইংলং ইকপি নামৰ ঘন পাহাৰত। চুকিহোলা ৰংখেলান গাঁৱৰ পৰা স্থানীয় লোকে দূৰৰ পৰা সন্ধিয়াত পাহাৰত ভৰ্তি হোৱাৰ বিমানত জুই জ্বলি থকা প্ৰত্যক্ষ কৰি পাছত স্থানীয় লোকে যুঁজাৰু বিমানৰ ভৰ্তি হোৱাৰ স্থলীত গৈ বিমানৰ সিঁচৰিত চূৰ্ণ বিচূৰ্ণ ভগ্নাৱশেষ আৰু চালকৰ সিঁচৰিত অংগ প্ৰত্যংগৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। স্থানীয় লোকে জানিবলৈ দিয়া মতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে।
যোৰহাটৰ বায়ুসেনা বাহিনীৰ পৰা 5খন এম্বুলেন্সসহ এটা দল ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে। ঘটনাৰ পাছতেই বায়ুসেনা ঘাটিত বিশেষ সতৰ্কতা জাৰি কৰা হৈছে। নিৰ্বাচন আয়োগে সমাগত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা নাই যদিও প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি কৰিছে। বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত কালি এটা যোগদান কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই BPF আৰু অসম গণ পৰিষদৰ সৈতে নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতাৰ বিষয়ে সদৰি কৰে। তেওঁ দুয়োটা ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ বিষয়টোত ৰাষ্ট্ৰীয় নেতৃত্বৰ অনুমোদন লাভ কৰাৰ পাছতেই এই সন্দৰ্ভত চূড়ান্ত ঘোষণা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
আৰু অসম গণ পৰিষদ দলৰ লগত মিত্ৰতা চূড়ান্ত হৈছে। মিত্ৰতাৰ যিটো ষ্ট্ৰাকচাৰ আমি নতুন দিল্লীত আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ পৰা অনুমোদন পোৱাৰ লগে লগে আমি ঘোষণা কৰিম। কিন্তু AGP আৰু BPFৰ লগত আমাৰ মিত্ৰতাৰ আলোচনা আমি যোৱা নিশা সম্পূৰ্ণ কৰিছোঁ আৰু দুয়োটা ৰাজনৈতিক দলৰে আৰু BJPৰ মাজত সম্পূৰ্ণ বুজাবুজি হৈছে। কোনো ফ্ৰেণ্ডলি কণ্টেষ্ট আদি নাথাকে, সম্পূৰ্ণ ছিট বাই ছিট আমাৰ এলায়েন্স হৈ গৈছে।
মুখ্যমন্ত্ৰীগৰাকীয়ে বকু, দুধনৈ আৰু গোৱালপাৰা পশ্চিম সমষ্টিৰ বাবে ৰাভা যৌথ সংগ্ৰামী মঞ্চৰ সৈতেও মিত্ৰতাৰ সিদ্ধান্ত লোৱা বুলি কয়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ দলৰ 3গৰাকী বিধায়কে কালি BJPত যোগদান কৰে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যিক BJPৰ সভাপতি দিলীপ শইকীয়াৰ লগতে অন্যান্য শীৰ্ষ নেতাৰ উপস্থিতিত ৰহাৰ বিধায়ক শশীকান্ত দাস, মঙলদৈ বিধায়ক বসন্ত দাস আৰু উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই দলটোত যোগ দিয়ে। নিৰ্বাচনী প্ৰস্তুতিৰ অংশ হিচাপে দলটোৱে কালি ধেমাজিৰ পৰা জোনাইলৈ আয়োজন কৰা জন আশীৰ্বাদ যাত্ৰাত দলটোৰ জ্যেষ্ঠ নেতা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। এই যাত্ৰাত মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱাইও ভাগ লয়। উল্লেখযোগ্য যে বিৰোধী দল কংগ্ৰেছৰ লগতে ৰাইজৰ দলে ইতিমধ্যে এখনকৈ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে 42গৰাকী আৰু ৰাইজৰ দলে 11গৰাকী প্ৰাৰ্থীৰে প্ৰথমখন তালিকা ঘোষণা কৰিছে। ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ কালি অন্তিম দিনা অসমৰ খালী হ'বলগীয়া 3খন আসনৰ বাবে NDA মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। BJPৰ তেৰছ গোৱালা, যোগেন মোহন আৰু UPPLৰ মুৰববী প্ৰমোদ বড়োৱে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত মনোনয়ন দাখিল কৰে। 3গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে বিৰোধী পক্ষৰ কোনো সদস্যই মনোনয়ন দাখিল কৰা নাই। উল্লেখযোগ্য যে 16 মাৰ্চত অসমসহ অন্যান্য ৰাজ্যত খালী হ'বলগীয়া ৰাজ্যসভাৰ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে নতুন ৰাজ্যপাল আৰু উপ ৰাজ্যপাল নিয়োগ কৰিছে। হিমাচল প্ৰদেশৰ ৰাজ্যপাল শিৱপ্ৰতাপ শুক্লাক তেলেংগানাৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে। তেলেংগানাৰ ৰাজ্যপাল জিষ্ণু দেৱ বৰ্মাক মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। বিহাৰ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ নন্দ কিশোৰ যাদৱক নাগালেণ্ডৰ আৰু অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল অটা হছনেইনক বিহাৰৰ ৰাজ্যপাল হিচাপে নিয়োগ কৰা হৈছে। একেদৰে তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবিক পশ্চিমবংগৰ ৰাজ্যপাল হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে। কেৰালাৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক তামিলনাডুৰ ৰাজ্যপাল হিচাপে আৰু লাডাখৰ উপ ৰাজ্যপাল কবিন্দৰ গুপ্তাক হিমাচল প্ৰদেশৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে দিল্লীৰ উপ ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাক লাডাখৰ উপ ৰাজ্যপালৰ দায়িত্ব দিয়া হৈছে। প্ৰাক্তন কূটনীতিবিদ তৰণজিৎ সিং সান্ধুক দিল্লীৰ উপ ৰাজ্যপালৰ দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে পশ্চিমবংগৰ ৰাজ্যপাল ডঃ চি ভি আনন্দ বসুৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি গুৱাহাটীৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন কৰে। দেশৰ আভ্যন্তৰীণ জল পৰিবহণৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা কৰি প্ৰথমবাৰৰ বাবে কোনো নদীপথত এনে আলোকস্তম্ভ নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ব্ৰহ্মপুত্ৰ আলোকস্তম্ভ মুঠ 4খন ঠাইত নিৰ্মাণ কৰা হ'ব। বগীবিল, পাণ্ডু, বিশ্বনাথ ঘাট আৰু শিলঘাটত মুঠ 84 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আলোকস্তম্ভসমূহে ব্ৰহ্মপুত্ৰৰ জলভাগেৰে সুৰক্ষিত আৰু নিৰৱচ্ছিন্ন জাহাজ চলাচল, 2 নম্বৰ ৰাষ্ট্ৰীয় জলপথত যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল বৃদ্ধি, প্ৰমোত্তৰী, পৰ্যটন তথা থলুৱা উদ্যমিতাৰ প্ৰসাৰ আৰু কৰ্মসংস্থাপন সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ব্ৰহ্মপুত্ৰক পূৰ্ণাংগ মালবাহী কৰিডৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।
ইনলেণ্ড ৱাটাৰৱেজ এই ছেক্টৰটো বিশেষকৈ ৰাষ্ট্ৰীয় জলপথত ব্ৰহ্মপুত্ৰৰ দাঁতিত আজি ৰিভাৰ লাইট হাউচ পোনপ্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ বুকুত নিৰ্মাণ হ'বলৈ গৈ আছে। আজি আধাৰশিলা স্থাপন কৰা হ'ল। 4টাকৈ লাইট হাউচ, এটা পাণ্ডু, এটা হ'ব শিলঘাট নগাঁও কাজিৰঙাৰ দাঁতিত, এটা হ'ব ডিব্ৰুগড় আৰু এটা হ'ব উত্তৰ পাৰ বিশ্বনাথ চাৰিআলি। গতিকে 4টা লাইট হাউচত অত্যাধুনিক সা সুবিধা থাকিব, পৰ্যটকৰ বাবে আকৰ্ষণীয় কেন্দ্ৰবিন্দু হ'ব। আজি হাজাৰ বছৰ আগতে নিৰ্মাণ কৰা লাইট হাউচে উল্লেখযোগ্য জাহাজক সঠিক পথৰ সন্ধান দি আহিছে, উল্লেখযোগ্য শ্বিপিং ছেক্টৰত কাম কৰি আহিছে। গতিকে সেই লাইট হাউচটো আমাৰ নাৱিকসকলৰ বাবে আটাইতকৈ বিশ্বাসযোগ্য বন্ধু।
এই প্ৰত্যেকটো আলোকস্তম্ভৰ উচ্চতা প্ৰায় 20 মিটাৰ হ'ব। ইয়াৰ ভৌগোলিক পৰিসীমা 14 নটিকেল মাইল আৰু আলোক পৰিসীমা 8-10 নটিকেল মাইল হ'ব। সম্পূৰ্ণ সৌৰ শক্তিৰে চলিবলগীয়া এই আলোকস্তম্ভসমূহৰ লগতে প্ৰতিটো স্থানত সংগ্ৰহালয়, মুকলি মঞ্চ, কেফেটেৰিয়া, শিশুসকলৰ বাবে খেলৰ স্থান আৰু সেউজ পৰিসৰ গঢ়ি তোলা হ'ব। ইয়াৰ ফলত আলোকস্তম্ভসমূহে জলপথ সুৰক্ষাৰ লগতে পৰ্যটনৰ দিশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ ৰাজ্যখনৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহনক্ষম অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি বুলি মন্তব্য কৰে।
আমাৰ জীৱন কষ্টকৰ আছিল, এতিয়া সলনি হ'ল সকলো, কাৰণ আমাৰ জীৱনলৈ অৰুণোদয় আহিল।
অসমৰ 40 লাখ পৰিয়ালে এতিয়া নিজৰ একাউণ্টত লাভ কৰে প্ৰতি মাহে 1250 টকাকৈ।
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পাঁচদিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি পৰিব। বৰপেটা সত্ৰৰ লগতে জিলাখনৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো আয়োজন কৰা দৌল মহোৎসৱৰো আজি সামৰণি পৰিব। 2 মাৰ্চৰ সন্ধিয়া গন্ধযাত্ৰাৰে আৰম্ভ হোৱা এই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ বৰপেটা জিলাৰ আকাশপথা কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে মুখৰ হৈ উঠে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰো আজি সামৰণি পৰিব। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰতো 2 মাৰ্চৰ সন্ধিয়া মেঘদাস পৰ্বৰে আৰম্ভ হোৱা দৌল উৎসৱৰ আজি অন্তিম দিন। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটি আগ ধৰিব অৰুণিমা গোস্বামীয়ে। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডক 7 ৰাণত পৰাস্ত কৰে। ইংলেণ্ডে 254 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত কুৰি অভাৰত 7টা উইকেট হেৰুৱাই 246 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ জেকব বেথলে 48টা বলত 105 ৰান কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি কুৰি অভাৰত 7টা উইকেটৰ বিনিময়ে 253 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ সঞ্জু ছেমছনে 42টা বলত 89 ৰান কৰে। ভাৰত অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ জুলি শৰ্মা বৰুৱাৰ সৈতে।
নিৰ্বাচনৰ প্ৰাক্ষণত দল সলনি তুংগত, অগপ BPFৰে BJPৰ মিত্ৰতা চূড়ান্ত, বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী যোগেন মোহন, তেৰছ গোৱালা, প্ৰমোদ বড়ো। নিৰ্বাচনৰ প্ৰাক্ষণত প্ৰশাসনত ব্যাপক ৰদ বদলেৰে একেদিনাই 7খন জিলাত নতুন আয়ুক্ত নিযুক্তি আদি বিভিন্ন বাতৰি আজি প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। যোৰহাটৰ ভাৰতীয় বায়ুসেনা বাহিনীৰ চাউনীৰ পৰা উৰা মৰা এখন চুখয় SU-30 MKI যুদ্ধ বিমান কালি সন্ধিয়া কাৰ্বি আংলং জিলাৰ চকীহোলা অঞ্চলৰ গভীৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰিটো আজি প্ৰকাশিত দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰধান বাতৰি হিচাপে পৰিৱেশন কৰিছে। নতুন শৈক্ষিক বৰ্ষত 9ম-10ম শ্ৰেণীৰ 10খনকৈ পাঠ্যপুথি সাল সলনি কৰাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে দিয়া নিৰ্দেশনা বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত বিশেষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ধেমাজি চিচিবৰ গাঁও জোনাইত আশীৰ্বাদ যাত্ৰাত জনসমুদ্ৰ উচা, মুখ্যমন্ত্ৰীক লক্ষাধিকে দিলে আশীষ শিৰোনামেৰে প্ৰকাশ কৰিছে। নিৰ্বাচনৰ প্ৰাক্ষণত দল সলনি তুংগত 3গৰাকী নিলম্বিত কংগ্ৰেছ বিধায়কৰ অৱশেষত BJPৰ যোগদানৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমীয়া খবৰ কাকতৰ শিৰোনাম অগপ BPFৰে BJPৰ মিত্ৰতা চূড়ান্ত। আজাৰবাইজানসহ আন দেশলৈ বিয়পিছে যুদ্ধ, সেও মনা নাই ইৰাণে, মাৰ্কিন টেংকাৰত ড্ৰোন আক্ৰমণ শীৰ্ষক এটা বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দৈনিক জনভূমি কাকতে ইৰাণৰ ক্ষেপণাস্ত্ৰ ড্ৰোনৰ শক্তিয়ে চিন্তাত পেলাইছে পেণ্টাগনক, দীঘলীয়া হ'ব যুদ্ধ, উদ্বিগ্ন আমেৰিকা শিৰোনামেৰে বাতৰিটো পৰিৱেশন কৰিছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে ইৰাণ লঞ্চেছ নিউ ৱেভ অৱ এটেকছ অন ইজৰাইল, US বেছেছ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। সামৰিক সংঘাতৰ জৰিয়তে কোনো ধৰণৰ সমস্যা সমাধান কৰাটো সম্ভৱ নহয় বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ এটা বাতৰি দ্য চেণ্টিনেল কাকতখনে সবিস্তাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
ধন্যবাদ জুলি। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 17 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মিজোৰামৰ কিছু কিছু অংশত পাতলীয়া বৰষুণ আৰু অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰৰ মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে বতৰ শুকান হৈ থকাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। কাৰ্বি আংলঙত Su-30 যুঁজাৰু বিমান দুৰ্ঘটনাত পতিত, বায়ুসেনাৰ সন্ধান অভিযান অব্যাহত। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি, শাসনাধিষ্ঠিত BJPৰ BPF আৰু অগপৰে নিৰ্বাচনী মিত্ৰতা। ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা ৰাজ্যৰ 3খন আসনৰ বাবে NDA মিত্ৰজোঁটৰ 3গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল। নদী পৰ্যটনৰ সবলীকৰণ আৰু বহনক্ষম বিকাশ নিশ্চিত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰ আলোকস্তম্ভৰ আধাৰশিলা স্থাপন আৰু ইংলেণ্ডত পৰাস্ত কৰি ভাৰতৰ ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।